এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। সশস্ত্ৰ বাহিনীসমূহে যোৱা নিশা পাকিস্তানে ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো মহানগৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যৰ্থ কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ত প্ৰকাশ কৰা মতে পাকিস্তানে জম্মু, পাঠানকোট আৰু উধমপুৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি লোৱাৰো চেষ্টা চলায়। অৱশ্যে সশস্ত্ৰ বাহিনীয়ে এই আক্ৰমণ সফলতাৰে প্ৰতিহত কৰে। পাকিস্তানী আক্ৰমণত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। বৰ্ধিত উত্তেজনাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতে আৰু সীমান্তৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে বিমান বন্দৰৰ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানৰ সৈতেও কথা পাতে। ইপিনে বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কালি নতুন দিল্লীত এখন সংবাদমেলত কয় যে উত্তেজনা বৃদ্ধি ভাৰতৰ কাম্য নহয় আৰু ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিদেশ সচিবগৰাকীয়ে কয় যে যোৱা 22 এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ প্ৰকৃত অৰ্থত উত্তেজনা বৃদ্ধিৰ প্ৰয়াস আছিল আৰু ভাৰতে ইয়াৰ প্ৰত্যুত্তৰহে দিছে। সংবাদমেলত কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয় যে সশস্ত্ৰ বাহিনীসমূহে কালি পাকিস্তানৰ কেইবাটাও স্থানৰ বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু প্ৰণালীক আক্ৰমণৰ লক্ষ্য কৰি লয়। এই আক্ৰমণত লাহোৰৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী ধবংস হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। সংবাদমেলত বায়ুসেনাৰ উইং কমাণ্ডাৰ ভূমিকা সিঙে কয় যে ভাৰত উত্তেজনা বৃদ্ধি নকৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। পাকিস্তানে ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো ইয়াৰ একমাত্ৰ চৰ্ত হ'ব বুলি তেওঁ মন্তব্য কৰে। সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপাৰেচন সিন্দুৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বায়ুসেনাবাহিনীৰ বিষয়া আৰু জ্যেষ্ঠ নাগৰিকসকলে এই অভিযান আৰু যুদ্ধকালীন সময়ত জনসাধাৰণৰ কৰণীয় সম্পৰ্কত মন্তব্য আগবঢ়াব। এই অনুষ্ঠানৰ উপস্থাপন পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মৌগুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। আজি পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌগুলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কাইলৈ কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণ বয়স্ক হুঁচৰিৰ প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। বিশিষ্ট কবি সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ কৰবী ডেকা হাজৰিকাই মুখপত্ৰখন উন্মোচন কৰিব। অন্তিম দিনা অৰ্থাৎ 11 মে'ত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহুৰ প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। লখিমপুৰ জিলা প্ৰশাসনে কাইলৈৰ দিনটো ঢকুৱাখানা উপজিলাৰ সকলো বিদ্যালয়ৰ পাঠদান বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ প্ৰথমটো সুৰংগ পথ গহপুৰ নুমলীগড় সংযোগী 33 কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হ'ব। সুৰক্ষা পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সুৰক্ষা ক্ৰয় পৰিষদে সকলো দিশতে অনুমোদন জনোৱা বুলি গহপুৰৰ বিধায়ক উৎপল বৰাই জানিবলৈ দিছে। অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাম আৰম্ভ হ'বলগীয়া প্ৰকল্পটোৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ নৱেম্বৰ মাহত নিবিদা প্ৰকাশ পাব বুলি তেওঁ মন্তব্য কৰে। লুই বাৰ্জাৰ প্ৰতিষ্ঠানে প্ৰস্তুত কৰা 15,174 কোটি টকাৰ ডি আৰ পি আৰ আৰু বৃহৎ প্ৰকল্পটোৱে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিছে। ৰাজ্য চৰকাৰ ৰাজহ বিভাগে সুৰংগ পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় 165 হেক্টৰতকৈও অধিক ভূমি অধিগ্ৰহণ কৰিছে। দেশৰ অখণ্ডতা আৰু প্ৰতিৰক্ষাৰ দিশত অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত সুৰংগ পথটোৱে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ লগতে দক্ষিণ পাৰক পোনপটীয়াকৈ সংযোগ কৰিব। পথটো উত্তৰ পাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ হোলেঙি দলঙৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে ঘূৰি ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ গোলাঘাট জিলাৰ নুমলীগড়ত সংযোগ হ'ব। নিখিল ভাৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি ৰেলৱে কৰ্মচাৰী সন্থাৰ এনএফ ৰেলৱে মণ্ডল সমিতিয়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন শ্ৰীবাস্তৱৰ বিৰুদ্ধে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ উলংঘা কৰাৰ গুৰুতৰ অভিযোগ আনিছে। কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সমিতিৰ সাধাৰণ সম্পাদক তাৰিণী চৰণ দাসে কয় যে বিগত দুটা বৰ্ষত বিষয়াগৰাকীয়ে প্ৰতিটো ক্ষেত্ৰতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি কৰ্মচাৰীসকলক বদলীকৰণ, পদোন্নতিকে ধৰি সকলো সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। আনকি সংবিধান প্ৰণেতা বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ জন্মদিনকো বিষয়াগৰাকীয়ে অৱজ্ঞা কৰা বুলি তেওঁ অভিযোগ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন আজি পুৱা 9:00 বজাত।